এয়া আকাশবাণী গুৱাহাটী কাষত থাকিব বুলি পুনৰ পঢ়িছো। কেন্দ্ৰীয় চৰকাৰ এই সংকটৰ সময়ত অসমৰ কৃষকসকলৰ কাষত থাকিব বুলি আশ্বাস দিয়ে। তেওঁ শীঘ্ৰে ৰাজ্যত বান আৰু খৰাঙত ক্ষতিগ্ৰস্ত জিলাসমূহ ভ্ৰমণ কৰি কৃষকসকলৰ সৈতে মত বিনিময় কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। এই বৈঠকত ৰাজ্যখনত কেতবোৰ শস্যৰ জাতৰ বিষয়ত অধিসূচনা জাৰি নকৰাৰ গুৰুত্বপূৰ্ণ বিষয়টো মন্ত্ৰীগৰাকীয়ে উত্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষকসকলৰ সুবিধাৰ্থে ৰাজমাহ, মচুৰ দাইল, ৰহৰ দাইল, সূৰ্যমুখী ফুল, নহৰু আৰু পিয়াজকে ধৰি কেইবাবিধ শস্যৰ অধিসূচনা জাৰিৰ ব্যৱস্থা ল'বলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদক নিৰ্দেশ দিয়ে। এই বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে ফচল বীমা যোজনাৰ ৰূপায়ণ সন্দৰ্ভতো আলোচনা কৰে। কৃষকসকলক সহজে বীমাৰ সুবিধা দিবলৈ বাধ্যতামূলক ডিজিটেল কৃষক পঞ্জীয়নৰ ব্যৱস্থা কিছু শিথিল কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তদুপৰি উত্তৰ পূবৰ বাবে মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেণ্ট আঁচনিখনৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় কৃষি সচিব দেৱেশ চতুৰ্বেদী প্ৰমুখ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে কমেও 30 জন লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। স্বাস্থ্য বিভাগে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক সজাগতা কাৰ্যসূচী লৈছে। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ পৰা পোৱা তথ্য অনুসৰি জিলাখনত 4 জন ৰোগীক এই ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। অৱশ্যে কোনো লোকৰ এই ৰোগৰ ফলত প্ৰাণহানি হোৱা নাই। হাস্পতালখনত উজনি অসমৰ অন্য জিলাৰ 6 জন ৰোগী চিকিৎসাধীন হৈ থকা বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰিছে। তিনিচুকীয়া জিলাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কালি জিলা আয়ুক্ত কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তই সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নিৰ্দেশ আৰু পৰামৰ্শ প্ৰদান কৰে। জিলাখনত এই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য বিভাগক বিশেষ ব্যৱস্থা ল'বলৈ তেওঁ আহ্বান জনায়। ৰাজ্যত কোটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে সংঘটিত হোৱা 7 জন লোকক কালি শোণিতপুৰ আৰক্ষীয়ে কৰায়ত্ত কৰে। আৰক্ষীয়ে লোককেইজনৰ পৰা 2টা অত্যাধুনিক পিষ্টল, 2টা মেগজিন, 2টা হস্তনিৰ্মিত বন্দুক আৰু বুজন পৰিমাণৰ অন্য অস্ত্ৰ শস্ত্ৰ জব্দ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পৰকাষ্ঠই প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে CRPFৰ সহযোগত চলোৱা এই অভিযানত লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। এই লোককেইজনে অসম অৰুণাচল সীমান্তত তথা জিলাখনৰ চপাই নদীৰ সমীপত নিৰ্মাণ কৰা এটা অস্থায়ী শিবিৰো আৰক্ষীয়ে উৎখাত কৰে। শিবিৰটোৰ পৰা আৰক্ষীয়ে অস্ত্ৰ শস্ত্ৰ তথা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে। এই লোককেইজন পূৰ্বে কোনো উগ্ৰপন্থী সংগঠন নাইবা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত আছিল নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ধৃত লোককেইজন গাবৰা বসুমতাৰী, ৰোহিত বসুমতাৰী, আক্ষেপ বসুমতাৰী, ৰুবুল বড়ো, আফতাৰচন নাৰ্জাৰী, আনচুলা ইছলাৰী আৰু ফিলিপ বসুমতাৰী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। বিশ্বনাথ জিলাৰ গহপুৰৰ ঘাঁহিগাঁৱৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা এটা ভয়ংকৰ দুৰ্ঘটনাত 45 জন যাত্ৰীৰ কথমপী প্ৰাণ ৰক্ষা পৰে। এখন নৈশ বাছ আৰু হাইড্ৰা ক্ৰেনৰ মুখামুখিকৈ লগা খুন্দাত বাছখনৰ সন্মুখভাগ চূৰ্ণ বিচূৰ্ণ হৈ পৰে। বাছখনৰ যাত্ৰীসকল দুৰ্ঘটনাত আহত হোৱাৰ পৰা ৰক্ষা পৰে যদিও চালক আৰু সহচালকজন আঘাতপ্ৰাপ্ত হোৱাত দুয়োকে গহপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। হাইড্ৰা ক্ৰেনখন ৰাষ্ট্ৰীয় ঘাইপথত ভুল দিশেৰে ঘূৰাবলৈ লওঁতেই দুৰ্ঘটনাটো ঘটা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ বিয়লি শদিয়া মহকুমাৰ চপাখোৱাৰ বুঢ়া বুঢ়ী শালত আয়োজিত এটা ধৰ্মীয় অনুষ্ঠানতো ভাগ ল'ব। যোৰহাটৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত কালি জিলা পথ সুৰক্ষা সমিতি আৰু ৰাষ্ট্ৰীয় নিচাযুক্ত দ্ৰব্য সমন্বয় কেন্দ্ৰৰ জুন মাহৰ মাহেকীয়া বৈঠকখন অনুষ্ঠিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।